নাই গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰি পঢ়িছো পৰিস্মিতা দিহিঙীয়াই। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বাজপেয়ী শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰী আৰু উপ মুখ্যমন্ত্ৰীসকলৰ সৈতে এখন বৈঠকত কেন্দ্ৰীয় চৰকাৰৰ আঁচনিসমূহৰ জনসাধাৰণৰ অধিক ওচৰ চপাৰ বাবে ব্যৱস্থা গ্ৰহণ সন্দৰ্ভত আলোচনা। ৰাজ্যত অহা 1 আগষ্টৰ পৰা অনেক বৃক্ষ আন্দোলনৰ দ্বিতীয় পৰ্যায় অনুষ্ঠিত হ'ব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ। গুৱাহাটী বিশ্ববিদ্যালয়কে ধৰি ৰাজ্যৰ কেইবাখনো বিশ্ববিদ্যালয়ৰ নতুন উপাচাৰ্য নিযুক্তি। পেৰিছ অলিম্পিকত তৃতীয় দিনা আজি ভাৰতীয় শ্বুটাৰ ৰমিতা জিন্দাল 10 মিটাৰ এয়াৰ ৰাইফলৰ ফাইনেলত অৱতীৰ্ণ আৰু ভাৰতীয় শ্ৰীলংকাৰ মাজত অনুষ্ঠিত 3খনীয়া টি20 ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেলত ভাৰতীয় শ্ৰীলংকাক 7 উইকেটত পৰাস্ত। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বাজপেয়ী শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰী আৰু উপ মুখ্যমন্ত্ৰীসকলৰ সৈতে এখন বৈঠকত কেন্দ্ৰীয় চৰকাৰৰ আঁচনিসমূহ জনসাধাৰণৰ অধিক ওচৰ চপাৰ বাবে ব্যৱস্থা গ্ৰহণৰ বিষয়ে আলোচনা কৰে। শ্ৰীমোদীয়ে কল্যাণকামী আঁচনিসমূহ সঠিকভাৱে ৰূপায়ণৰ গুৰুত্ব আৰোপ কৰি প্ৰশাসন ব্যৱস্থাক আৰু অধিক উন্নত কৰাৰ বাবে বিভিন্ন পৰামৰ্শ আগবঢ়ায়। তেওঁ কালি নতুন দিল্লীত অনুষ্ঠিত বিজেপি শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰী আৰু উপ মুখ্যমন্ত্ৰীসকলৰ দুদিনীয়া সন্মিলন মুখ্যমন্ত্ৰী পৰিষদৰ সামৰণি অনুষ্ঠানত ভাষণ দিয়ে। এই বৈঠকত প্ৰশাসন ব্যৱস্থাৰ লগতে চৰকাৰৰ কল্যাণকামী পদক্ষেপসমূহ পৰ্যালোচনা কৰা হয়। বৈঠকত প্ৰধানমন্ত্ৰীৰ উপৰি বিজেপিৰ সভাপতি জে পি নাড্ডা, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিজেপিৰ অন্যান্য নেতাসকল উপস্থিত থাকে। বিজেপিৰ জ্যেষ্ঠ নেতা বিনয় সহস্ৰবুদ্ধে এটা বিবৃতিযোগে বিজেপি শাসিত ৰাজ্যসমূহত কল্যাণকামী আঁচনিসমূহৰ সঠিক ৰূপায়ণ নিশ্চিতকৰণ কৰাৰ প্ৰয়োজনত শ্ৰীমোদীয়ে গুৰুত্ব আৰোপ কৰি ৰাজ্যসমূহ সুপ্ৰশাসনৰ উদাহৰণ হোৱা উচিত বুলি উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে দেশক 5 লাখ কোটি ডলাৰৰ অৰ্থনীতিত পৰিণত কৰাৰ বাবে বিকাশৰ কাৰ্যসূচীসমূহত জনসাধাৰণৰ অংশগ্ৰহণৰ লগতে অন্যান্য পদক্ষেপসমূহৰ গুৰুত্বৰ বিষয়েও উল্লেখ কৰে। ৰাজ্যত অহা 1 আগষ্টৰ পৰা অনেক বৃক্ষ আন্দোলনৰ দ্বিতীয় পৰ্যায় অনুষ্ঠিত কৰা হ'ব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গছপুলি ৰোপণৰ এই বিশাল পদক্ষেপৰ বাবে সাজু হ'বলৈ ৰাজ্যবাসীক আহান জনাইছে। অনেক বৃক্ষ আন্দোলনৰ দ্বিতীয় পৰ্যায়ত 3 কোটি গছপুলি ৰোপণ কৰা হ'ব। 15 দিন ধৰি এই আন্দোলন অব্যাহত থাকিব। ইতিমধ্যে ইয়াৰ বাবে প্ৰয়োজনীয় গছপুলিসমূহ সংৰক্ষণ কেন্দ্ৰত সাজু কৰি তোলা হৈছে। অনেক বৃক্ষ আন্দোলনৰ জৰিয়তে সমাজৰ সকলো স্তৰৰ লোকে সেউজ অসম নিৰ্মাণৰ মহৎ লক্ষ্যৰে একত্ৰিত হ'ব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আকাশবাণীযোগে প্ৰচাৰিত মন কী বাত অনুষ্ঠানত কালি অসমৰ ঐতিহাসিক চৰাইদেউ মৈদাম ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃত হোৱাত গৌৰৱ প্ৰকাশ কৰে। এই মৈদামসমূহৰ গুৰুত্ব সন্দৰ্ভত ব্যাখ্যা কৰি শ্ৰীমোদীয়ে কয় যে আহোম সাম্ৰাজ্যৰ প্ৰথম ৰাজধানী চৰাইদেউত আহোম ৰাজবংশৰ গণ্য মান্য ব্যক্তিসকলৰ মৃতদেহ আৰু মূল্যৱান সা সম্পত্তিসমূহৰ সমাধি তথা সংৰক্ষণ ক্ষেত্ৰ হিচাপে মৈদামসমূহ নিৰ্মাণ কৰা হৈছিল। প্ৰধানমন্ত্ৰীয়ে নিজৰ বক্তব্যত চৰাইদেউ মৈদামক অসম ভ্ৰমণৰ অন্যতম আকৰ্ষণ হিচাপে অন্তৰ্ভুক্ত কৰিবলৈ পৰ্যটকসকলক আহান জনায়। শ্ৰীমোদীয়ে মেড ইন ইণ্ডিয়াৰ অধীনত গ্ৰহণ কৰা বিভিন্ন প্ৰকল্পৰ বিষয়ত আলোকপাত কৰি ভাৰতৰ ৰাজহুৱা কলাসমূহক প্ৰতিফলিত কৰা পাৰী প্ৰকল্পৰ বিষয়েও উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে পথৰ দাঁতি দেৱাল আদিত চিত্ৰাংকন কৰা ৰাজহুৱা কলা শিল্পীসকলৰ ভূয়সী প্ৰশংসা কৰে। আনহাতে দেশৰ হস্ততাঁত বস্ত্ৰশিল্পৰ বিষয়ে বিশেষভাৱে উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে 7 আগষ্টত ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস উদযাপন কৰা হ'ব বুলি মন্তব্য কৰে। তেওঁ দেশৰ জনসাধাৰণক খাদী আৰু থলুৱা হস্ততাঁত শিল্পক আঁকোৱালি ল'বলৈ আহান জনায়। ইপিনে ফ্ৰান্সৰ পেৰিছত অনুষ্ঠিত অলিম্পিক গেমছৰ প্ৰসংগ উত্থাপন কৰি প্ৰধানমন্ত্ৰীয়ে ভাৰতীয় খেলুৱৈসকলক উৎসাহিত কৰিবলৈ দেশবাসীক আহান জনায়। তেওঁ লগতে অলপতে হৈ যোৱা আন্তৰ্জাতিক গণিত অলিম্পিয়াডত ভাৰতীয় শিক্ষাৰ্থীসকলৰ সুন্দৰ প্ৰদৰ্শনৰ বিষয়টো মন কী বাতত উত্থাপন কৰে। প্ৰধানমন্ত্ৰীয়ে সমগ্ৰ স্বাধীনতা দিৱসৰ পৰিপ্ৰেক্ষিতত শ্ৰোতাসকলক হৰ ঘৰ তিৰংগা অভিযানত অংশগ্ৰহণ কৰিবলৈ আহান জনায়। স্বাধীনতা দিৱসৰ ভাষণত বিভিন্ন বিষয় সামৰি ল'ব পৰাকৈ মাই গভ অথবা নমো এপৰ জৰিয়তে পৰামৰ্শ আগবঢ়াবলৈ প্ৰধানমন্ত্ৰীয়ে দেশবাসীক মন কী বাতৰ জৰিয়তে আহান জনায়। ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে ৰূপায়ণ কৰি থকা বিভিন্ন আঁচনি আৰু পদক্ষেপসমূহৰ বিষয়ে বুজ লোৱাৰ উদ্দেশ্যে হিমাচল প্ৰদেশৰ শিক্ষামন্ত্ৰী ৰোহিত ঠাকুৰৰ নেতৃত্বত 13জনীয়া এটা দল কালি অসমত উপস্থিত হয়। হিমাচল প্ৰদেশৰ শিক্ষামন্ত্ৰী ৰোহিত ঠাকুৰ আৰু মুখ্য সংসদীয় সচিব আশিষ বুটাইলৰ নেতৃত্বত ভ্ৰমণলৈ অহা প্ৰতিনিধি দলটোক শিক্ষামন্ত্ৰী ডঃ ৰণীশ বেগুৱে আদৰণি জনায়। শিক্ষামন্ত্ৰীগৰাকীৰ লগতে 13জনীয়া দলটোৱে কালি ৰাজ্যৰ শিক্ষামন্ত্ৰী ডঃ ৰণীশ বেগু আৰু শিক্ষা বিভাগৰ বিষয়াসকলৰ সৈতে জনতা ভৱনত এখন বৈঠকত মিলিত হয়। এই বৈঠকত দুয়োখন ৰাজ্যৰ শৈক্ষিক উন্নতিৰ দিশত গ্ৰহণ কৰা বিভিন্ন পদক্ষেপ সন্দৰ্ভত আলোচনা কৰা হয়। এই এপিএছচিৰ প্ৰথম নিয়ম বিষয়া বাছনি কেলেংকাৰীৰ গোচৰত দোষী সাব্যস্ত হোৱা আয়োগৰ প্ৰাক্তন অধ্যক্ষ ৰাকেশ পালকে ধৰি 32 জন অভিযুক্তৰ শাস্তিৰ ৰায় আজি ঘোষণা কৰা হ'ব। ৰাজ্যৰ বিশেষ ন্যায়াধীশৰ আদালতে যোৱা 22 জুলাইত অভিযুক্ত বিষয়াকেইজনক দোষী সাব্যস্ত কৰিছিল। 23 জুলাইত অভিযুক্তৰ শাস্তিৰ পৰিমাণ সন্দৰ্ভত আদালতে ৰায় সংৰক্ষিত ৰাখিছিল। উল্লেখযোগ্য যে 2014-15 চনৰ কৃষি নিয়ম বিষয়া বাছনিৰ নামত সংঘটিত কেলেংকাৰীৰ গোচৰত অন্যান্য বিষয়াৰ লগতে এপিএছচিৰ প্ৰাক্তন অধ্যক্ষ ৰাকেশ পাল, দুই প্ৰাক্তন সদস্য বসন্ত কুমাৰ দলে আৰু সামিদুৰ ৰহমানক দোষী সাব্যস্ত কৰিছিল। নীতি আয়োগৰ বিশেষ কাৰ্যসূচী সম্পূৰ্ণতা অভিযানৰ অধীনত অসমৰ কেইবাখনো জিলাত কাৰ্যসূচী অব্যাহত আছে। এই উপলক্ষে ৰাজ্যৰ বিভিন্ন জিলাত স্বাস্থ্য আৰু কৃষি বিভাগে বিভিন্ন সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰিছে। সম্পূৰ্ণতা অভিযানৰ অধীনত অকলশী জিলা আৰু উন্নয়ন খণ্ডসমূহত মহিলা আৰু শিশুৰ স্বাস্থ্য আৰু পৰিপুষ্টিৰ দিশটো উন্নত কৰাৰ বাবে লক্ষ্য লোৱা হৈছে। ইয়াৰ অংশ হিচাপে মূলত প্ৰথম 3 মাহতে পঞ্জীয়নভুক্ত প্ৰসূতিৰ সংখ্যা বৃদ্ধিৰ পদক্ষেপ লোৱা হৈছে। তদুপৰি সংহত শিশু বিকাশ সেৱাৰ অধীনত প্ৰসূতিৰ পৰিপূৰক খাদ্য যোগান, শিশুক মাতৃ দুগ্ধপান কৰাৰ প্ৰতি সজাগতা সৃষ্টিৰ দ্বাৰা শিশুৰ সম্পূৰ্ণ ৰোগ প্ৰতিৰোধ ক্ষমতাৰ বৃদ্ধিৰ লক্ষ্য লোৱা হৈছে। সম্প্ৰতি বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহতো প্ৰসূতি আৰু শিশুৰ স্বাস্থ্য ৰক্ষাৰ বাবে এই অভিযানৰ অধীনত ব্যৱস্থা অব্যাহত ৰখা হৈছে। ইপিনে চৰকাৰে 2015 চনতে কৃষকৰ বাবে আৰম্ভ কৰা ভূমি স্বাস্থ্য কাৰ্ডৰ যোগেদি মাটিৰ নমুনা সংগ্ৰহৰ হাৰ, প্ৰতিটো খণ্ডত মধুমেহ আৰু উচ্চ ৰক্তচাপজনিত ৰোগীসকলক চিনাক্তকৰণৰ হাৰ আৰু একোটা উন্নয়ন খণ্ডত থকা আত্মসহায়ক গোটৰ বিপৰীতে পুঁজি লাভ কৰি থকা গোটৰ হাৰ বৃদ্ধিৰ পদক্ষেপ লোৱা হৈছে। একেদৰে বিদ্যুৎ যোগান থকা মাধ্যমিক পৰ্যায়ৰ বিদ্যালয়ৰ হাৰ তথা পাঠ্যক্ৰম আৰম্ভ হোৱাৰ এমাহৰ ভিতৰতে পাঠ্যপুথি বিতৰণৰ হাৰ বৃদ্ধি কৰাৰো লক্ষ্য লোৱা হৈছে। জনমন্ত্ৰীয়ে সম্পূৰ্ণতা অভিযানৰ অংশ হিচাপে নিৰ্বাচিত জনপ্ৰতিনিধিৰ লগতে জিলা তথা খণ্ড বিষয়াসকলে গ্ৰাম সভা, নাটক, পুষ্টিকৰ আহাৰ মেলা, স্বাস্থ্য শিবিৰ, প্ৰদৰ্শনী, সজাগতা সভা আৰু সমদল আদি বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰিছে।
अब डिजिटल साक्ष्य भी होंगे पारंपरिक साक्ष्य। भारतीय साक्ष्य अधिनियम मतलब नया कानून 1 जुलाई से लागू। आजाद भारत के अपने कानून।
तारीख पर तारीख, युग का हो गया अंत। न्यायिक प्रक्रिया के लिए समय सीमा तय। भारतीय नागरिक सुरक्षा संहिता 1 जुलाई से लागू। आजाद भारत के अपने कानून।
श्रोताओं पुनः आंचलिक बातरी होने से आकाशवाणी गुवाहाटी केन्द्र पर। গুৱাহাটী বিশ্ববিদ্যালয়কে ধৰি ৰাজ্যৰ কেইবাখনো বিশ্ববিদ্যালয়ৰ নতুন উপাচাৰ্য নিযুক্তি দিয়া হৈছে। ডঃ মানগোপাল মহন্তক গুৱাহাটী বিশ্ববিদ্যালয়ৰ, ধানপতি ডেকাক ভট্টদেৱ বিশ্ববিদ্যালয়ৰ আৰু মানৱেন্দ্ৰ দত্ত চৌধুৰীক ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ নতুন উপাচাৰ্য হিচাপে নিযুক্তি দিয়া হৈছে। 20 আগষ্টত গুৱাহাটী বিশ্ববিদ্যালয়ৰ বৰ্তমানৰ উপাচাৰ্যজনৰ কাৰ্যকাল অন্ত পৰাৰ পাছতে ডঃ মানগোপাল মহন্তই কাৰ্যভাৰ গ্ৰহণ কৰিব। ডঃ মহন্তই 2021 চনৰ পৰা চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহলৈ ৰাজ্য চৰকাৰৰ শিক্ষা উপদেষ্টা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ইপিনে ভট্টদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে নিযুক্তি পোৱা ধনপতি ডেকা তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰধান অধ্যাপক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল। ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে নিযুক্তি পোৱা মানৱেন্দ্ৰ দত্ত চৌধুৰী অসম বিশ্ববিদ্যালয়ৰ গুৰু অধ্যাপক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল। আজি আন্তঃৰাষ্ট্ৰীয় ব্যাঘ্ৰ দিৱস। বাঘৰ প্ৰাকৃতিক বাসস্থান সুৰক্ষিত কৰাৰ বাবে এটা গোলকীয় প্ৰণালী গঢ়ি তোলা তথা বাঘ সংৰক্ষণৰ ক্ষেত্ৰত সজাগতা বৃদ্ধি আৰু সমৰ্থন আগবঢ়োৱাৰ বিষয়টোৰ প্ৰচাৰৰ লক্ষ্যৰে প্ৰতিবছৰে আজিৰ দিনটো আন্তঃৰাষ্ট্ৰীয় ব্যাঘ্ৰ দিৱস হিচাপে পালন কৰা হয়। বিশ্ব বন্যপ্ৰাণী নিধিৰ তথ্য অনুসৰি ভাৰতত বৰ্তমান বাঘৰ জনসংখ্যা স্থিৰ হৈ আছে অথবা বৃদ্ধি পাইছে। ভাৰতত বিশ্বৰ মুঠ বাঘৰ 80% পোৱা যায়। উল্লেখযোগ্য যে প্ৰজেক্ট টাইগাৰৰ অংশ হিচাপে 1973 চনত ভাৰতৰ ব্যাঘ্ৰ অভয়াৰণ্য স্থাপন কৰা হৈছিল। অসম আৰক্ষীয়ে শনিবাৰৰ নিশা কাছাৰ জিলাৰ পৰা এটা ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰাৰ লগতে প্ৰায় 9 কোটি টকাৰ মেথান ফেটামাইন টেবলেট জব্দ কৰে। আৰক্ষীয়ে এটা গোপন সূত্ৰৰ ভিত্তিত জিলাখনৰ কটাশাল এলেকাত শনিবাৰৰ নিশা অভিযান চলাই আব্দুল আলিম নামৰ ড্ৰাগছ সৰবৰাহকাৰীটোক গ্ৰেপ্তাৰ কৰাৰ লগতে য়াবা টেবলেট হিচাপে পৰিচিত মাদক দ্ৰব্যখিনি জব্দ কৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমৰ এটা পোষ্টৰ জৰিয়তে ড্ৰাগছমুক্ত অসম নিৰ্মাণৰ ক্ষেত্ৰত নিৰন্তৰ প্ৰচেষ্টা অব্যাহত ৰখাৰ বাবে আৰক্ষীৰ শলাগ লয়। আৰক্ষীয়ে এই ড্ৰাগছখিনি ম্যানমাৰৰ পৰা সৰবৰাহ কৰা হৈছিল আৰু অসমৰ মাজেদি দেশৰ অন্যান্য প্ৰান্তলৈ প্ৰেৰণ কৰা হৈছিল বুলি সন্দেহ প্ৰকাশ কৰিছে। পেৰিছ অলিম্পিকত তৃতীয় দিনা আজি দিনৰ 1 বজাত ভাৰতীয় শ্বুটাৰ ৰমিতা জিন্দাল 10 মিটাৰ এয়াৰ ৰাইফল মহিলাৰ ফাইনেলৰ মেডেল ৰাউণ্ডত অৱতীৰ্ণ হ'ব। একেবিধ খেলৰ পুৰুষ শাখাৰ ফাইনেলত বিয়লি 3:30 বজাত অৰ্জুন বাবুতা অৱতীৰ্ণ হ'ব। আনহাতে সৈৰাজিৎ সিঙৰ সৈতে মানু ভাকৰৰ জ্যোতি আৰু অৰ্জুন সিং শৰ্মাৰ সৈতে ৰিদম চাংলানৰ যুটীয়ে 10 মিটাৰ এয়াৰ পিষ্টল মিক্সড দলৰ কোৱালিফিকেশ্যন ৰাউণ্ডত অৱতীৰ্ণ হ'ব। ইফালে পুৰুষ হকীত ভাৰতে আজি পুল বিৰ এখন খেলত আৰ্জেণ্টিনাৰ বিৰুদ্ধে খেলিব। ভাৰতীয় হকী দলটোৱে অলিম্পিকৰ প্ৰথম দিনা নিউজিলেণ্ডৰ বিৰুদ্ধে জয়লাভ কৰিছিল। ইফালে পেৰিছ অলিম্পিকত মানু ভাকৰে কালি ব্ৰঞ্জৰ পদক লাভ কৰি ভাৰতৰ পদক তালিকা মুকলি কৰে। ভাৰতে এইবাৰ 2020ৰ টকিঅ' অলিম্পিকত লাভ কৰা 7টা পদকৰ পূৰ্বৰ অভিলেখ অতিক্ৰম কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। ভাৰত বৰ্তমান তালিকাৰ 22 সংখ্যক স্থানত আছে। শ্ৰীলংকাৰ পাউলিকালিৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত ভাৰত আৰু শ্ৰীলংকাৰ মাজত কালি অনুষ্ঠিত 3খনীয়া টি20 ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেলত ভাৰতে শ্ৰীলংকাক 7 উইকেটত পৰাস্ত কৰি শৃংখলাটো 2-0 অগ্ৰগতি লাভ কৰিছে। ভাৰতে টছত জিকি শ্ৰীলংকাক বেটিঙৰ বাবে আমন্ত্ৰণ জনায়। শ্ৰীলংকাই নিৰ্ধাৰিত 20 অভাৰত 9টা উইকেটৰ বিনিময়ত 161 ৰান সংগ্ৰহ কৰে। ভাৰতৰ হৈ ৰবি বিষ্ণুৱে 26 ৰানৰ বিনিময়ত 3টা উইকেট দখল কৰাৰ বিপৰীতে অৰজিৎ সিং, অক্ষৰ পেটেল আৰু হাৰ্দিক পাণ্ডিয়াই 2টাকৈ উইকেট দখল কৰে। আনহাতে বৰষুণৰ বাবে ভাৰতৰ লক্ষ্য 8 অভাৰত 78 ৰানলৈ হ্ৰাস কৰা হয়। ভাৰতে য়শস্বী জয়সৱাল, সূৰ্য কুমাৰ যাদৱ আৰু হাৰ্দিক পাণ্ডিয়াৰ সুন্দৰ বেটিঙেৰে 9টা বল বাকী থকা অৱস্থাত 81 ৰান কৰিবলৈ সমৰ্থ হয়। ৰবি বিষ্ণুক প্লেয়াৰ অব দ্য মেচ হিচাপে ঘোষণা কৰা হয়। দুয়োটা দলে কাইলৈ একেটা স্থানতে শৃংখলাটোৰ তৃতীয় তথা অন্তিমখন খেলত অৱতীৰ্ণ হ'ব। ইয়াৰ পাছতে দুয়োটা দলে কলম্বোত 3খন এদিনীয়া ক্ৰিকেটতো মুখামুখি হ'ব। ইপিনে ডাম্বুলাত অনুষ্ঠিত মহিলা এছিয়া কাপ ট্ৰফি ক্ৰিকেটত চামাৰী আটাপট্টুৰ নেতৃত্বাধীন শ্ৰীলংকাৰ দলটো 7বাৰৰ বিজয়ী ভাৰতক পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে এছিয়া কাপ জয়ী কৰিবলৈ সমৰ্থ হয়। এতিয়া শুনক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চমু অৱলোকন আগবঢ়াইছে পৱন কুমাৰ বৰাই।
অসমকে ধৰি দেশৰ 9খন ৰাজ্যত নতুন ৰাজ্যপাল নিযুক্তি দিয়াৰ বাতৰিটো দৈনিক অসম কাকতৰ প্ৰথম পৃষ্ঠাত বিস্তৃতভাৱে প্ৰকাশ কৰিছে। লক্ষ্মণ প্ৰসাদ আচাৰ্যক অসমৰ নতুন ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে। আনহাতে অসমৰ প্ৰাক্তন সাংসদ ৰমেন ডেকাক ছত্তীশগড়ৰ নতুন ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে। অসমৰ প্ৰতিদিন কাকতে 15 আগষ্টৰ সময়ত অসম চৰকাৰৰ মন্ত্ৰীসভাত সাল সলনি হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰা এটা বাতৰি প্ৰথম পৃষ্ঠাত স্থান দিছে। 2026ৰ নিৰ্বাচনক মূল লক্ষ্য হিচাপে লৈ নতুন সমীকৰণেৰে এই সম্প্ৰসাৰণ হ'ব বুলিও বাতৰিটোত উল্লেখ কৰা হৈছে। ৰাজ্যৰ 3খন বিশ্ববিদ্যালয়ৰ নতুন উপাচাৰ্য নিযুক্তি দিয়া বাতৰিটো দৈনিক জনমভূমি কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ ডঃ ননীগোপাল মহন্তক নতুন উপাচাৰ্য হিচাপে নিযুক্তি দিয়াৰ লগতে ধনপতি ডেকাৰ ভট্টদেৱ বিশ্ববিদ্যালয় আৰু মহাবাণ্ডৰ দত্ত চৌধুৰীক ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ নতুন উপাচাৰ্য হিচাপে নিযুক্তি প্ৰদান কৰা হৈছে। আমাৰ অসম কাকতে ৰাজ্যত প্ৰবল গ্ৰীষ্ম প্ৰবাহে দহাৰ বাতৰি প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। বাতৰিটোত উল্লেখ কৰা মতে গ্ৰীষ্ম প্ৰবাহৰ ফলত ৰাজ্যত দেওবাৰ পৰ্যন্ত 6জন লোকে প্ৰাণ হেৰুৱাইছে আৰু পৰৱৰ্তী 48 ঘণ্টালৈ ৰাজ্যত কোনো বৰষুণৰ কোনো সম্ভাৱনা নাই। গ্ৰীষ্ম প্ৰবাহৰ একেটা বাতৰিকে অসমীয়া খবৰ কাকতেও প্ৰথম পৃষ্ঠাত স্থান দিছে। বাক্সা, মৰিগাঁও, তেজপুৰ, লখিমপুৰত গৰমৰ ফলত 4জন লোকে প্ৰাণ হেৰুওৱাৰ কথা কাকতখনে উল্লেখ কৰিছে। অসমৰ জনপ্ৰিয় খেলুৱৈ জুবিন গাৰ্গ অসুস্থ হৈ পৰাৰ এটা বাতৰি দৈনিক অগ্ৰগত কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। অসুস্থতাৰ বাবে শিল্পীজনক কালি গুৱাহাটীৰ এখন চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল। নিয়মীয় বাৰ্তা কাকতখনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মন কী বাত অনুষ্ঠানত চৰাইদেউ মৈদামক লৈ কৰা মন্তব্যৰ বাতৰিটো বিস্তৃতভাৱে প্ৰকাশ কৰিছে। পেৰিছ অলিম্পিকত ভাৰতৰ মানু ভাকেৰে 5ৰ পদক লাভ কৰা বাতৰিটো দ্য চেণ্টিনেল কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। একেটা বাতৰিতে মানু ভাকেৰ অফেন্স ইণ্ডিয়াছ মেডেল টেলি ইন পেৰিছ অলিম্পিক শিৰোনামেৰে দি আছাম প্ৰবীণ কাকতখনে প্ৰথম পৃষ্ঠাত গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। আজি প্ৰকাশিত অন্যান্য বাতৰিৰ ভিতৰত আছে দিল্লীত শিলচৰৰ যুৱতীক হত্যা, বিজেপি শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ বৈঠক প্ৰধানমন্ত্ৰীৰ, দিল্লীৰ কোচিং চেণ্টাৰত পানীত ডুব গৈ 3 শিক্ষাৰ্থীৰ মৃত্যু আৰু যোৱা 28 দিনত অসমত পানীত পৰি 28 গৰাকী লোকৰ প্ৰাণহানি ইত্যাদি। এয়া আছিল আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চমু অৱলোকন।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিজেপি শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰী আৰু উপ মুখ্যমন্ত্ৰীসকলৰ সৈতে এখন বৈঠকত কেন্দ্ৰীয় চৰকাৰৰ আঁচনিসমূহ জনসাধাৰণৰ অধিক ওচৰ চপাৰ বাবে ব্যৱস্থা গ্ৰহণ সন্দৰ্ভত আলোচনা। ৰাজ্যত অহা 1 আগষ্টৰ পৰা অমৃত বৃক্ষ আন্দোলনৰ দ্বিতীয় পৰ্যায় অনুষ্ঠিত হ'ব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ। গুৱাহাটী বিশ্ববিদ্যালয়কে ধৰি ৰাজ্যৰ কেইবাখনো বিশ্ববিদ্যালয়ৰ নতুন উপাচাৰ্য নিযুক্তি। পেৰিছ অলিম্পিকৰ তৃতীয় দিনা আজি ভাৰতীয় শ্বুটাৰ ৰণিতা জিন্দাল আৰু অৰ্জুন বাবুটাৰ 10 মিটাৰ এয়াৰ ৰাইফলৰ ফাইনেলত অৱতীৰ্ণ আৰু ভাৰত আৰু শ্ৰীলংকাৰ মাজত অনুষ্ঠিত 3খনীয়া টি20 ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেলত ভাৰতৰ শ্ৰীলংকাক 7 উইকেটত পৰাস্ত।